মথি অধ্যায় তিনি। সেইকালত জোহন বাপ্তাইজকে আহি যিহুদিয়াৰ অৰণ্যত ঘোষণা কৰি ক'লে,
মন পালতোৱা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল।
কাৰণ যিজনৰ বিষয়ে যিছয়া ভাৱবাদীৰ দ্বাৰাই এইবুলি কোৱা হৈছিল যে,
অৰণ্যত ৰিঙিওৱা এজনৰ মাত এই, তোমালোকে প্ৰভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা, সেইজন এওঁৱেই।
সেই জোহনৰ উত্তৰ নোমৰ কাপোৰ আৰু কঁকালত ছালৰ টঙালি আছিল, তেওঁৰ আহাৰ কচুৱা ফৰিং আৰু হাবিৰ মৌ। তেতিয়া জেৰুচালেম আৰু গোটেই যিহুদিয়াৰ আৰু জৰ্দনৰ ওচৰৰ গোটেই অঞ্চলৰ লোক ওলাই তেওঁৰ ওচৰলৈ গৈ নিজৰ নিজৰ পাপবোৰ স্বীকাৰ কৰি তেওঁৰ দ্বাৰাই জৰ্দন নদীত বাপ্তাইজিত হ'ল। কিন্তু ফৰিচী আৰু চদ্দুকীবিলাকৰ অনেকে তেওঁৰ বাপ্তিষ্মলৈ অহা দেখি তেওঁবিলাকক ক'লে,
হে সৰ্পৰ বংশ, আগলৈ হ'ব লগা ক্ৰোধৰ পৰা পলাবলৈ তোমালোকক কোনে বুদ্ধি দিলে? এই হেতুকে মন পালতনৰ উপযুক্ত ফলেৰে ফলৱান হ'ব, আৰু আব্ৰাহাম আমাৰ পিতৃ বুলি মনত নাভাবিবা হওক। কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰে এই শিলৰ পৰাই আব্ৰাহামলৈ সন্তান উৎপন্ন কৰিব পাৰে, আৰু এতিয়াই গছৰ গুৰিত কুঠাৰ লাগি আছে। এই হেতুকে যি যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। মন পালতনৰ নিমিত্তে মই হলে তোমালোকক পানীত বাপ্তাইজ কৰিছো, কিন্তু মোৰ পাছত অহাজন মোতকৈ শক্তিমান, মই তেওঁৰ পাদুকা ববলৈকো যোগ্য নহওঁ। তেওঁৱে তোমালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তাইজ কৰিব। তেওঁ হাতত তেওঁৰ কুলা লৈ আছে, তেওঁ নিজৰ থলা পৰিষ্কাৰ কৰি নিজৰ ধান মেৰত চপাই থব, কিন্তু ঘোলা ননুমোৱা জুইত পৰিব।
তেতিয়া যীচু জোহনৰ দ্বাৰাই বাপ্তাইজিত হবলৈ গালিলৰ পৰা জৰ্দনলৈ তেওঁৰ ওচৰলৈ আহিল, কিন্তু জোহনে তেওঁক নিবাৰণ কৰি ক'লে,
আপোনাৰ দ্বাৰাই বাপ্তাইজ হব মোৰ আৱশ্যক, এনেস্থলত আপুনি মোৰ ওচৰলৈ আহিছেনে?
কিন্তু যীচুৱে উত্তৰ দি তেওঁক ক'লে,
এতিয়া হবলৈ দিয়া, কিয়নো এইদৰে সকলো ধাৰ্মিকতা সিদ্ধ কৰা আমাৰ উচিত।
পাছে যীচু বাপ্তাইজিত হৈ তেতিয়াই পানীৰ পৰা উঠিল, আৰু চোৱা, স্বৰ্গৰ দুৱাৰ তেওঁলৈ মুকলি হ'ল, আৰু ঈশ্বৰৰ আত্মাক কপৌৰ নিচিনা নামি আহি নিজৰ ওপৰত পৰা দেখিলে, আৰু চোৱা, এই আকাশীবাণী হ'ল,
এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই বৰ সন্তুষ্ট।